এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। মহাপুৰুষ দামোদৰ দেৱৰ 427 সংখ্যক তিৰুভাৱ তিথি উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন সত্ৰ নামঘৰত ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰা হৈছে। একাগ্ৰ ভক্তিবাদ বৈদিক তত্ত্বসৃষ্টিৰে বৈষ্ণৱবাদৰ প্ৰচাৰক মহাপুৰুষজনাৰ তিথি উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কোচবিহাৰৰ বিভিন্ন সত্ৰ নামঘৰ মন্দিৰ আদিত হোমযজ্ঞ নাম প্ৰসংগকে ধৰি বিভিন্ন আধ্যামিক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। মহাপুৰুষজনাৰ দীক্ষাস্থলী হাজো, বৰপেটাৰ পাটবাউসী, মাজুলীৰ দক্ষিণপাট সত্ৰৰ লগতে বিভিন্ন সত্ৰত তিথি পালন কৰা হৈছে। মহাপুৰুষজনাৰ আদি সত্ৰ হিচাপে খ্যাত পাটবাউসী সত্ৰত আজি কীৰ্তন মহোৎসৱ পালন কৰিবলৈ লোৱা হৈছে। এই উপলক্ষে যোৱা 22 এপ্ৰিলত কীৰ্তন স্থাপনা কৰা হৈছিল। সাদিনীয়াকৈ আয়োজিত এই অনুষ্ঠানৰ কালি গন্ধোৎসৱ উপলক্ষে প্ৰভাত ফেৰী আৰু নাম প্ৰসংগ অনুষ্ঠিত হয়। সন্ধিয়া বন্তি প্ৰজ্বলন কৰা হয়। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভকত বৈষ্ণৱে প্ৰজ্বলন কৰা সহস্ৰাধিক বন্তিৰে সত্ৰ চৌহদ উজলি উঠে। আজি ল'ৰা ছোৱালীৰ মাজত খেল ধেমালি, দিহানাম প্ৰতিযোগিতা আৰু বাৰে ৰহণীয়া অনুষ্ঠানৰ আয়োজন কৰা হৈছে। কামৰূপ জিলাৰ ৰামদিয়াৰ শুৱালকুছিকে ধৰি দামোদৰীয় সত্ৰসমূহত আজি মহাপুৰুষজনাৰ তিথি উপলক্ষে নাম প্ৰসংগকে ধৰি বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। দিনৰ ভাগত ৰাজহুৱা পুষ্পাঞ্জলি দিয়াৰ পাছত প্ৰসাদ বিতৰণ আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভক্তই আগবঢ়োৱা প্ৰায় 700,000 লাৰু ভক্তৰ মাজত বিতৰণ কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মহাপুৰুষ শ্ৰী শ্ৰী দামোদৰ দেৱৰ তিৰুভাৱ তিথি উপলক্ষে গুৰুজনাৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰিছে। এটা বাৰ্তাত মুখ্যমন্ত্ৰীয়ে মহাপুৰুষজনাৰ আধ্যাত্মিকতা, তত্ত্বজ্ঞান আৰু সমাজমুখী আদৰ্শ সমাজ জীৱনৰ পথ প্ৰদৰ্শক হৈ ৰব বুলি আশা প্ৰকাশ কৰে। সংসদীয় পৰিচালনা সমিতিৰ 14-জনীয়া এটা দল আজি বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উপস্থিত হৈছে। পৰিবহণ, পৰ্যটন আৰু সাংস্কৃতিক বিভাগৰ কাম কাজসমূহ পৰ্যবেক্ষণ কৰাৰ উদ্দেশ্যে এই দলটো অসমৰ লগতে অৰুণাচল আৰু মেঘালয়লৈ আহে। দলটোৱে কাজিৰঙাত উপস্থিত হৈ ৰাষ্ট্ৰীয় উদ্যানখনৰ কহৰা বনাঞ্চল পৰিদৰ্শন কৰে। সংসদীয় দলটোৰ অধ্যক্ষ ৰাজীৱ প্ৰসাদ ৰোডিয়ে প্ৰকাশ কৰা অনুসৰি অসম ভ্ৰমণৰ সময়ত 14-জনীয়া এই দলটোৱে অসমৰ পৰিবহণ ব্যৱস্থাৰ, বিশেষকৈ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ কাম কাজ আৰু ৰাজ্যৰ অসামৰিক বিমানবন্দৰসমূহ পৰিদৰ্শন কৰিব। প্ৰতিনিধি দলটোৱে অসমৰ পাছতে মেঘালয়লৈ ৰাওনা হ'ব যদিও অৰুণাচলৰ ভ্ৰমণ বাতিল কৰা বুলি অধ্যক্ষগৰাকীয়ে জানিবলৈ দিয়ে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি সন্ধিয়া ৰাষ্ট্ৰপতি ভৱনত পদ্ম বঁটাসমূহ প্ৰদান কৰিব। দেশৰ অন্যতম সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম বঁটাসমূহ 3টা পৰ্যায়ত প্ৰদান কৰা হয়। পদ্মবিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী। শিক্ষা, সমাজসেৱা, জনসংযোগ, বিজ্ঞান আৰু অভিযান্ত্ৰিক, বাণিজ্য আৰু উদ্যোগ, চিকিৎসা, সাহিত্য, শিক্ষা, ক্ৰীড়া তথা অসামৰিক সেৱাকে ধৰি বিভিন্ন ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়োৱাৰ বাবে এই বঁটাসমূহ প্ৰদান কৰা হয়। এই বছৰ গণৰাজ্য দিৱসৰ প্ৰাক্ষণত চৰকাৰে 139টা পদ্ম বঁটা ঘোষণা কৰিছিল, য'ত 7টা পদ্মবিভূষণ, 19টা পদ্মভূষণ আৰু 113টা পদ্মশ্ৰী বঁটা আছে। পদ্মবিভূষণ বঁটা লাভ কৰা বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত ভায়লিন বাদক তথা সুৰকাৰ ডঃ এল সুব্ৰমণিয়াম আৰু গেষ্ট্ৰ এণ্ট্ৰলজিষ্ট ডঃ নাগেশ্বৰ ৰেড্ডী আছে। পদ্মভূষণ বঁটা লাভ কৰা বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত বিশিষ্ট সম্পাদক আৰু প্ৰচাৰ ভাৰতীৰ প্ৰাক্তন অধ্যক্ষ এ সূৰ্যপ্ৰকাশ, চলচ্চিত্ৰ অভিনেতা অনন্ত নাগ, নন্দামুৰী বালাকৃষ্ণ আৰু এছ অজিত কুমাৰ, ভাৰতনাট্যম নৃত্যশিল্পী শবনা চন্দ্ৰকুমাৰ আৰু ভাৰতীয় হকী দলৰ প্ৰাক্তন অধিনায়ক পি আৰ শ্ৰীজেশ আছে। ইয়াণ্ডাবু সন্ধিৰ 200 বছৰ পূৰ্ণ হোৱাৰ সৈতে সংগতি ৰাখি নৰ্থ লখিমপুৰ কলেজত দুদিনীয়াকৈ আয়োজিত আলোচনা চক্ৰৰ সামৰণি পৰিছে। অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ব সঞ্চালকালয়ৰ সহযোগত আয়োজিত ইয়াণ্ডাবু সন্ধি আৰু ঊনবিংশ শতিকাৰ অসম শীৰ্ষক আলোচনা চক্ৰত মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক নিৰোদ বৰুৱাই ভাষণ দিয়ে। এই অনুষ্ঠানত শামছুদ্দিন চিচিৰে প্ৰণয়ন কৰা বাংলাদেশৰ অসমীয়া আৰু শ্বেখ মকবুল ইছলামে প্ৰণয়ন কৰা মিচিং ফকলোৰগ্ৰাফীকে ধৰি 4খন গ্ৰন্থ উন্মোচন কৰা হয়। এই আলোচনা চক্ৰত ম্যানমাৰ, বাংলাদেশ আৰু থাইলেণ্ডৰ অধ্যাপকে অংশগ্ৰহণ কৰে। গুৱাহাটী মহানগৰীৰ বানৰ সমস্যা সমাধানৰ বাবে লোৱা পদক্ষেপৰ অংশ হিচাপে মহানগৰীখনৰ নলাসমূহ নিষ্কাশনৰ দুঘণ্টাৰ ভিতৰতে বোকা আঁতৰোৱাৰ নিৰ্দেশ দিয়া হৈছে। মহানগৰ জিলা প্ৰশাসন আৰু জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে এই সন্দৰ্ভত নিৰ্দেশ জাৰি কৰিছে। উল্লেখযোগ্য যে নলা নিষ্কাশনৰ পাছত 24 ঘণ্টাতকৈ অধিক সময় ধৰি নলাৰ কাষত বোকাসমূহ পেলাই থোৱাৰ ফলত বৰষুণত এই বোকাসমূহ পুনৰ নলাত সোমাই যায়। এই কথাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে এই নিৰ্দেশ জাৰি কৰে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি জয়পুৰৰ ছেৱাই মানসিং ষ্টেডিয়ামত ৰাজস্থান ৰয়েলছ গুজৰাট টাইটান্সৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন দিনৰ 1:40 বজাত।